আকাশবাণী গুৱাহাটী খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ইৰাণ আৰু ইজৰাইলৰ মাজৰ যুদ্ধবিৰতিৰ ঘোষণাই এই যুদ্ধৰ কবলত পৰা কোটি কোটি নাগৰিকলৈ স্বস্তিৰ বতৰা কঢ়িয়াই আনিছে। ইৰাণ ইজৰাইলৰ যুদ্ধত কমেও 865গৰাকী লোকে প্ৰাণ হেৰুৱা বুলি সংবাদ মাধ্যমৰ সূত্ৰত প্ৰকাশ পাইছে। সিন্ধু অভিযানৰ অধীনত ইৰাণৰ পৰা বৰ্তমানলৈ 2295গৰাকী ভাৰতীয় লোকক নিজ দেশলৈ উভতাই অনা হৈছে। অপাৰেশ্যন সিন্ধুৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতিৰ বিষয়ে সমগ্ৰ বিশ্বলৈ এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে আৰু হেডিং লিটেষ্ট আজি পঞ্চম তথা অন্তিম দিনা নাটকীয় পৰিণতিৰ দিশে অগ্ৰসৰ হৈছে। ইৰাণ আৰু ইজৰাইলৰ মাজৰ যুদ্ধবিৰতিৰ ঘোষণাই এই যুদ্ধৰ কবলত পৰা কোটি কোটি নাগৰিকলৈ স্বস্তিৰ বতৰা কঢ়িয়াই আনিছে। দেশ দুখনৰ মাজৰ শেহতীয়া সংঘৰ্ষক 12-দিনীয়া যুদ্ধ বুলি অভিহিত কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰা মতে উভয় দেশেই প্ৰায় একে সময়তে শান্তিৰ বাৰ্তাৰে তেওঁৰ প্ৰশাসনৰ ওচৰ চাপে। তেহৰাণে আমেৰিকাৰ আগ্ৰাসনৰ সামৰিকভাৱে প্ৰত্যুত্তৰ দিয়া বুলি প্ৰকাশ কৰাৰ পাছতেই ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে শত্ৰুপক্ষৰ ওপৰত যুদ্ধবিৰতি জাপি দিয়া হৈছে বুলি প্ৰকাশ কৰে আৰু ইয়াৰ পাছত এই যুদ্ধবিৰতি ঘোষণা কৰা হয়। উল্লেখযোগ্য যে ইৰাণে কাটাৰত থকা আমেৰিকাৰ ঘাটিলৈ লক্ষ্য কৰি ক্ষেপণাস্ত্ৰৰ আক্ৰমণ সংঘটিত কৰাৰ কেইঘণ্টামানৰ পাছতে এইদৰে যুদ্ধবিৰতি ঘোষণা কৰা হয়। আমেৰিকাই সংঘটিত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণৰ এই ক্ষেপণাস্ত্ৰ আক্ৰমণে আমেৰিকা যুক্তৰাষ্ট্ৰক আঞ্চলিক পৰ্যায়ৰ এই সংঘৰ্ষৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত কৰায়। হিউমেন ৰাইটছ এক্টিভিটিজ নিউজ এজেন্সি চমুকৈ HRANA নামৰ সংবাদ সংস্থাটোৱে প্ৰকাশ কৰা মতে এই যুদ্ধত যোৱা 22 জুন পৰ্যন্ত 215গৰাকী সৈনিক, 263গৰাকী অসামৰিক লোক আৰু 287গৰাকী অচিনাক্ত ব্যক্তিকে ধৰি কমেও 865গৰাকী লোকে প্ৰাণ হেৰুৱায়। এই যুদ্ধৰ ফলত 3300গৰাকীতকৈও অধিক সংখ্যক লোক আহত হয়। 224গৰাকী লোক নিহত আৰু 2500তকৈও অধিক লোক আহত হোৱা বুলি ইৰাণৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্যৰ তুলনাত সংবাদ সংস্থাটোৰ তথ্যত এই সংখ্যা অধিক বুলি প্ৰকাশ পাইছে। দুয়োটা পক্ষই অৱশ্যে এই যুদ্ধৰ ফলত হতাহত হোৱাসকলৰ অধিক সংখ্যকেই অসামৰিক লোক বুলিও প্ৰকাশ কৰিছে। ইজৰাইলী পক্ষই প্ৰথম অৱস্থাত ইৰাণৰ সামৰিক ক্ষেত্ৰক আক্ৰমণৰ লক্ষ্য হিচাপে গ্ৰহণ কৰিলেও পৰৱৰ্তী সময়ত আৱাসিক এলেকাসমূহত বিমানেৰে আক্ৰমণ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত এই যুদ্ধই ইৰাণত মানৱীয় সংকটৰ গভীৰতা বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে ইজৰাইলে আনকি ইৰাণৰ কাৰাগাৰতো আক্ৰমণ সংঘটিত কৰে। এনে পৰিস্থিতিত ইৰাণৰ ভিন ভিন ঠাইত বসবাস কৰা লাখ লাখ লোক স্থানান্তৰিত হ'বলগীয়া হোৱাৰ লগতে সাহায্যকৰ্মী আৰু শাৰীৰিকভাৱে বাধাগ্ৰস্ত শিশুকে ধৰি বহুসংখ্যক লোক হতাহত হয়। ইৰাণৰ ন্যায়পালিকাই প্ৰকাশ কৰা মতে দেশখনৰ ৰাজনৈতিক বন্দীক আশ্ৰয় দিয়াৰ বাবে জনাজাত তেহৰাণৰ এভিন কাৰাগাৰকো ইজৰাইলী বাহিনীয়ে আক্ৰমণৰ লক্ষ্য হিচাপে লয়। একেদৰে এই যুদ্ধৰ ফলত ইজৰাইলৰো ভালেমান লোক হতাহত হোৱা বুলি প্ৰকাশ পাইছে। ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত কমেও 24গৰাকী অসামৰিক লোক নিহত হোৱাৰ লগতে প্ৰায় 600গৰাকী লোক আহত হয়। যুদ্ধবিৰতিৰ আগৰ সময়ছোৱাত দেশখনৰ দক্ষিণ অঞ্চলৰ বীৰসেৱা মহানগৰীখন ব্যাপক ক্ষতিৰ সন্মুখীন হয়। ইৰাণে সংঘটিত কৰা আক্ৰমণৰ ফলত মহানগৰীখনত কমেও 3 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন বহুসংখ্যক লোক আহত হোৱা বুলিও ইজৰাইলৰ জৰুৰী সেৱা বিভাগে প্ৰকাশ কৰিছে। বিভাগটোৱে লগতে জনোৱা মতে বীৰসেৱাৰ বিধ্বস্ত হৈ পৰা অঞ্চলসমূহত ভালেমান ভৱনৰ ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ থকা লোকক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰা মতে তেওঁৰ প্ৰশাসনৰ কূটনৈতিক আৰু নিৰাপত্তা বাহিনীৰ দলসমূহে এই যুদ্ধবিৰতিত উপনীত হ'বৰ বাবে প্ৰয়াস চলোৱাৰ শেষত স্থানীয় সময় অনুসৰি পুৱা প্ৰায় 4 বজাত যুদ্ধবিৰতিৰ সিদ্ধান্ত ঘোষণা কৰা হয়। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে অৱশ্যে এই বাতৰি যুগুতোৱাৰ পৰলৈ যুদ্ধবিৰতি সন্দৰ্ভত কোনো ৰাজহুৱা মন্তব্য প্ৰকাশ কৰা নাই। পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰ অঞ্চলসমূহৰ বৰ্ধিত উত্তেজনাময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰম্ভ কৰা সিন্ধু অভিযানৰ অধীনত বৰ্তমানলৈ 2295গৰাকী ভাৰতীয় লোকক নিজ দেশলৈ উভতাই অনা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে প্ৰকাশ কৰা মতে ইৰাণৰ মাছাদৰ পৰা 292গৰাকী ভাৰতীয় লোকক কঢ়িয়াই অনা এখন বিশেষ বিমান আজি নিচেই পুৱাতে নতুন দিল্লীত অৱতৰণ কৰে। বায়ুসেনাই প্ৰয়োজনৰ সময়ত দেশৰ ভিতৰত অথবা বিশ্বৰ যিকোনো প্ৰান্তত সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে। বায়ুসেনাই ভাৰত আৰু ইয়াৰ মিত্ৰ দেশৰ লোকসকলক উদ্ধাৰৰ বাবে জৰ্ডান আৰু ইজিপ্তৰ পৰা অভিযান চলাইছে। সিন্ধু অভিযানৰ অধীনত ইজৰাইলৰ পৰা কমেও 165গৰাকী ভাৰতীয় লোকক উভতাই অনা হৈছে। তথ্য সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে এই লোকসকলক আদৰণি জনায়। কেন্দ্রীয় মন্ত্রীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে এই যাত্রীসকলৰ মাজত 22খন বেলেগ বেলেগ ৰাজ্যৰ লোক আছে আৰু তেওঁলোক নিজ দেশলৈ ঘূৰি আহিবলৈ পাই অতি আনন্দিত। ইজৰাইলৰ আম্মানৰ পৰা 165গৰাকী ভাৰতীয় লোকক লৈ অহা বিমানখনে নতুন দিল্লীত অৱতৰণ কৰাৰ পাছতে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই তেওঁলোকক আদৰণি জনায়। শ্ৰীমাৰ্ঘেৰিটাই কয় যে চৰকাৰে ইৰাণ আৰু ইজৰাইলত থকা ভাৰতীয় লোকসকলৰ সৈতে সঘন যোগাযোগত আছে আৰু তেওঁলোকক সকলো ধৰণৰ সাহায্য আৰু সমৰ্থন আগবঢ়োৱা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অপাৰেশ্যন সিন্দুৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতিৰ বিষয়ে সমগ্ৰ বিশ্বলৈ এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰতীয় নাগৰিকক অনিষ্ট কৰা লোকসকলৰ বাবে কোনো স্থানেই নিৰাপদ নহয় বুলি ভাৰতে স্পষ্ট কৰি দিছে। শ্ৰীমোদীয়ে লগতে কয় দেশৰ প্ৰতিৰক্ষা সিদ্ধান্তসমূহ এতিয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে প্ৰয়োজনৰ বিষয়ৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰা হয়। নতুন দিল্লীত আজি ভাৰতৰ দুগৰাকী মহান নেতা শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ ঐতিহাসিক কথোপকথনৰ শতবৰ্ষ উদযাপন কাৰ্যসূচীত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিদেশত নিৰ্মিত অস্ত্ৰ শস্ত্ৰ আমদানিৰ ক্ষেত্ৰত থকা ভাৰতৰ নিৰ্ভৰশীলতা ক্ৰমান্বয়ে হ্ৰাস পাইছে বুলি উল্লেখ কৰি কয় যে বৰ্তমান প্ৰতিৰক্ষা খণ্ডত দেশৰ আত্মনিৰ্ভৰশীলতা বৃদ্ধি পাইছে। শ্ৰীনাৰায়ণ গুৰুৰ আদৰ্শ সমগ্ৰ মানৱতাৰ বাবে এটা মহান সম্পদ বুলি উল্লেখ কৰি দেশ আৰু জাতিৰ বাবে সেৱা আগবঢ়োৱাত নিয়োজিত লোকসকলৰ বাবে সমাজ সংস্কাৰকগৰাকী আদৰ্শস্বৰূপ বুলি তেওঁ প্ৰকাশ কৰে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনস্থ জাতিংগা আৰু লামপুৰৰ মাজৰ এঠাইত ৰেলপথত হোৱা প্ৰবল ভূমিস্খলনৰ বাবে লামডিং আৰু শিলচৰৰ মাজত সকলো ধৰণৰ ৰেল সেৱা যোৱা নিশাৰ পৰা বাতিল কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে জনোৱা মতে ইয়াৰ ফলত 15615 গুৱাহাটী শিলচৰ এক্সপ্ৰেছ, 15611 আৰু 15612 ৰঙিয়া শিলচৰ এক্সপ্ৰেছ, 15617 আৰু 15618 দুৰ্লভচেৰা গুৱাহাটী এক্সপ্ৰেছ, নাহৰলাগুন শিলচৰ এক্সপ্ৰেছ, কাঞ্চনজংঘা এক্সপ্ৰেছ, তিৰুচিৰাপল্লী এক্সপ্ৰেছ ৰেলগাড়ীকেইখনৰ যাত্ৰা অনিৰ্দিষ্ট কাললৈ বাতিল কৰা হৈছে। আমাৰ হোজাইৰ সংবাদদাতাই জনোৱা মতে ৰেলগাড়ীসমূহ বাতিল হোৱাৰ ফলত লামডিং জংচনত বৰ্তমান বৰাক উপত্যকা আৰু ডিমা হাছাওলৈ যাবলগীয়া যাত্ৰীসকলৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কাছাৰ জিলাৰ বদৰপুৰৰ গেমন দলঙৰ মেৰামতিৰ কাম চলি থকাৰ লগতে শিলচৰ কালাইন পথৰ হাৰাং দলং ভাগি পৰাৰ ফলত বৰাক উপত্যকাৰ সৈতে দেশৰ বাকী অংশৰ পথ যোগাযোগো বিচ্ছিন্ন হৈ আছে। এনে পৰিস্থিতিত আজি গুৱাহাটীত হ'বলগীয়া প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনৰ নথি পৰীক্ষণ আৰু মৌখিক পৰীক্ষা বৰাক উপত্যকাৰ প্ৰাৰ্থীসকলৰ বাবে স্থগিত ৰখা হৈছে। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বাওঁহতীয়া স্পিনাৰ দিলীপ যোশীৰ যোৱা নিশা লণ্ডনত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 77 বছৰ। 32 বছৰ বয়সত ভাৰতীয় টেষ্ট দলত অন্তৰ্ভুক্ত হোৱা দিলীপ যোশীয়ে ভাৰতৰ হৈ 33খন টেষ্ট মেচ খেলি 114টা উইকেট অধিকাৰ কৰে। কপিল দেৱৰ নেতৃত্বাধীন ভাৰতীয় টেষ্ট দলৰ হৈ তেওঁ স্পিন আক্ৰমণৰ গুৰি ধৰিছিল। ৰঞ্জী ট্ৰফীত তেওঁ বংগ দলক প্ৰতিনিধিত্ব কৰিছিল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 1979 চনত চেন্নাইৰ চেপক ষ্টেডিয়ামত টেষ্ট খেলুৱৈৰ জীৱন আৰম্ভ কৰা দিলীপ যোশীয়ে সেইটো শৃংখলাৰেই এখন খেলত 103 ৰাণৰ বিনিময়ত 6টা উইকেট অধিকাৰ কৰিছিল। তেওঁৰ মৃত্যুত কিংবদন্তী খেলুৱৈ শচীন তেণ্ডুলকাৰ, প্ৰাক্তন টেষ্ট খেলুৱৈ ৰবি শাস্ত্ৰী আৰু আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ অধ্যক্ষ জয় শাহকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে। হেডিংলি টেষ্ট আজি পঞ্চম তথা অন্তিম দিনা নাটকীয় পৰিণতিৰ দিশে অগ্ৰসৰ হৈছে। খেলখনৰ কালি চতুৰ্থ দিনা দিনটোৰ খেল শেষ হ'বলৈ প্ৰায় আধা ঘণ্টা বাকী থকা অৱস্থাত ভাৰতৰ দ্বিতীয় ইনিংছ 364 ৰাণত অন্ত পৰে। ফলত টেষ্ট মেচখনত জয়লাভৰ বাবে ঘৰুৱা দলটোক দ্বিতীয় ইনিংছত 371 ৰাণৰ প্ৰয়োজন হয়। ইংলেণ্ডে নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি দিনান্তত কোনো উইকেট নেহেৰুৱাকৈ 21 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ দ্বিতীয় ইনিংছত কে এল ৰাহুলে 137 আৰু ঋষভ পণ্টে 118 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পাছত অৱশ্যে ভাৰতৰ বাকী 7টা উইকেটৰ সোনকালেই পতন ঘটে। খেলখনৰ আজি পঞ্চম দিনা ভাৰতৰ প্ৰয়োজন ইংলেণ্ডৰ 10টা উইকেট, আনহাতে ইংলেণ্ডক জয়ৰ বাবে আৰু 350 ৰাণৰ প্ৰয়োজন। বাতৰি শেষৰ আগতে এতিয়াৰ প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ইৰাণ আৰু ইজৰাইলৰ মাজৰ যুদ্ধবিৰতিৰ ঘোষণাই এই যুদ্ধৰ কবলত পৰা কোটি কোটি নাগৰিকলৈ স্বস্তিৰ বতৰা কঢ়িয়াই আনিছে। সিন্ধু অভিযানৰ অধীনত ইৰাণৰ পৰা বৰ্তমানলৈ 2295গৰাকী ভাৰতীয় লোকক নিজ দেশলৈ উভতাই অনা হৈছে। অপাৰেশ্যন সিন্ধুৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতিৰ বিষয়ে সমগ্ৰ বিশ্বলৈ এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে আৰু হেডিংলি টেষ্ট আজি পঞ্চম তথা অন্তিম দিনা নাটকীয় পৰিণতিৰ দিশে অগ্ৰসৰ হৈছে। আমাৰ বাতৰি এতিয়ালৈ ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত। নমস্কাৰ।